এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। আজি বহাগৰ পহিলা দিন। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু হিচাপে পালন কৰা হৈছে। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ লয়। পহিলা বহাগ উপলক্ষে শিৱসাগৰ জিলাৰ ৰংঘৰ বাকৰিত আহোম শাসনকালৰ ঐতিহ্য প্ৰতিফলিত কৰি বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতীকী স্বৰ্গদেৱক লৈ তলাতল ঘৰৰ পৰা উলিওৱা শোভাযাত্ৰাই ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা সৃষ্টি কৰা পৰিলক্ষিত হয়। তলাতল ঘৰৰ পৰা হাতীত উঠি স্বৰ্গদেউহি ৰংঘৰত আসন গ্ৰহণ কৰাৰ লগে লগে ৰংঘৰৰ বাকৰিত ৰঙৰ মেলা আৰম্ভ হয়। পৰম্পৰাগত ৰীতি অনুযায়ী আহোম শাসনকালত নিৰ্মিত এছিয়াৰ প্ৰাচীনতম ব্যৱহৃত পেভিলিয়ন ৰংঘৰত বিহু উপলক্ষে মল্লযুঁজকে ধৰি বিভিন্ন খেল অনুষ্ঠিত হয়। বিহু উপলক্ষে বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। তিনিচুকীয়াৰ চলিহানগৰ খেলপথাৰত সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু আয়োজন কৰা হৈছে। মুকলি বিহুত মৰাণ, মটক, আহোম, চুতীয়া, নেপালী, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিব। কামৰূপ জিলাতো বিগত বছৰৰ দৰে পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। ৰঙীয়া মহকুমাৰ ৰঙালী বিহু সন্মিলনীয়ে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি বিহু, জ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক আশীৰ্বাদ প্ৰদান, জেং বিহু আদিৰ আয়োজন কৰিছে। পূব ৰঙীয়া প্ৰগতি সংঘটো বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইফালে কাৰ্বি আংলং জিলাতো ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ঐতিহ্যমণ্ডিত ডিফু ক্লাবত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত পতাকা উত্তোলনেৰে ৰঙালী বিহুৰ আৰম্ভণি কৰা হয়। অসমীয়া নতুন বছৰৰ প্ৰথম দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত জনসাধাৰণে নামঘৰ, মন্দিৰ আৰু অন্যান্য ধৰ্মীয় উপাসনাস্থলীত সেৱা আগবঢ়ায়। গোলাঘাট জিলাত বিহু উপলক্ষে ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰ, চিকনাটাৰ থান, বাসুদেৱ থান ইত্যাদি ধৰ্মীয় স্থানসমূহত ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হয়। মাজুলীৰ 35খন ঐতিহাসিক সত্ৰত ধৰ্মীয় ৰীতি নীতিৰে আজি পহিলা বহাগৰ দিনটো উদযাপন কৰা হয়। ইয়াৰ লগতে মাজুলীৰ মুদৈবিল গাঁৱত আউনীআটী সত্ৰৰ বৈষ্ণৱসকলে বোকা বিহু পালন কৰে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যখনত প্ৰচাৰ অভিযান তীৱ্ৰ গতিত অব্যাহত ৰাখিছে। দলসমূহে শীৰ্ষ নেতৃত্ব আৰু তাৰকা প্ৰচাৰকৰ উপস্থিতিত সমষ্টিসমূহৰ ঠায়ে ঠায়ে জনসমাৱেশ, মটৰ চাইকেল সমদল, ৰোড শ্ব আদি অনুষ্ঠিত কৰিও প্ৰচাৰ চলাইছে। তদুপৰি বিভিন্ন অঞ্চললৈ গৈ ভোটদাতা ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। অহা 17 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। এই সভাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে আজি তামোলপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে এখন বৈঠকত মিলিত হয়। এই বৈঠকত বিজেপি মিত্ৰজোঁটৰ ভালেসংখ্যক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই আৰু শোণিতপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। হোজাই প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত ৰাজ্যখনত 9000 উগ্ৰপন্থী সংগঠনৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। একেদৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট নগৰত কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ তিতাবৰত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলা নিৰ্বাচনী বিভাগৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ কোষৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত ভোটদাতাৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিগত নিৰ্বাচনত 75%তকৈ কম ভোটদান হোৱা অঞ্চলসমূহত ভোটাৰ ৰাইজৰ সজাগতাৰ বাবে জিলা আয়ুক্ত বিক্ৰম কোহলিৰ তৎপৰতাত নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। ইয়াৰ লগতে লোকসভা নিৰ্বাচনৰ 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যত বিপুল অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ বিভিন্ন অঞ্চলত অনুভাগ যন্ত্ৰৰ দ্বাৰা ভোটাৰ সজাগতা অভিযান অব্যাহত ৰখা হৈছে। তিনিচুকীয়া জিলাতো বিভিন্ন অঞ্চলত ভোটদাতাৰ সজাগতা কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুবিধা আৰু সুচল পৰিস্থিতি সৃষ্টি কৰাৰ কাৰণে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা পৰিলক্ষিত হৈছে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ভোটগ্ৰহণ কেন্দ্ৰসমূহত জিলা প্ৰশাসনৰ বিষয়াই পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। যোৰহাট জিলাতো লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰিবলৈ জিলা আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ খিলঞ্জীয়া জনজাতি মৰাণসকলৰ পুৰোধা ব্যক্তি বীৰ ৰাঘৱ মৰাণৰ 254 সংখ্যক তিৰোহ তিথি আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে তিনিচুকীয়াৰ নঢুলিজান ৰাজহুৱা নামঘৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠানত অসম মৰাণ সভা আৰু অন্যান্য মৰাণ জনজাতীয় সংগঠনসমূহৰ সহযোগত তিনিজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।